দাদা নমস্কার।
ঐ শুন, মই পাইপ ডাল তাতে থৈ আহিছো হা, পাইপ এডাল তাতে তই নাই, মই তাতে থৈ আহিছো সেই টেপটোৰ ওপৰতে, সেইডাল পাইপে লগাই লবি, কালিলৈ পানীখিনি উঠাবি হা, টেংকিৰ পানীখিনি চব পেলাই দিবি, পেলাই দি উঠাবি, আৰু সেই টিংখন যে আছে, সেই টিংখন দুই টুকুৰা কৰি কাটাৰ মেচিন হেৰিটো কেচিখন মোৰ তাতে আছে, সেইখন কাটি পেলাই তাতে হেৰিত লগাই লবি, মই দুখন বেলেগ আনি দিম তোক।
ছয়গাঁৱত
কত আছিলি?
ছয়গাঁৱত
এটা হেৰি কি কি কয় ছয়গাঁৱৰ গৰু মাৰ্কেটৰ ওচৰত তই আছিলি নেকি তাতে?
নাই নাই, মই এইটো ধুবুৰী গৈছিলো।
তই তাতে ছয়গাঁৱৰ তোৰ এড্ৰেছটো দেখাইছিলি, ছয়গাঁৱত তই আছিলি, ছয়গাঁৱৰ গৰু হেৰি ওচৰত শিৱ মন্দিৰত তই আছিলি?
নাই নাই, শিৱ মন্দিৰত যাওঁ গৈছিলো,
তাতে গৈছিলি না?
গৈছিলো
তাতে, গৈছা না? মোৰ আগত মিছা কথা নকবি, মোৰ আগত মিছা কথা কেতিয়াও নকবি।
ছয়গাঁৱৰ শিৱ মন্দিৰত মই গৈছো, কিন্তু থাকা নাই, মানে গৈছো, সেৱা সেৱা কৰিছো, গুচি আহিছো।
ঠিকে আছে, ছয়গাঁৱত মোৰ এটা লগৰ চলি আমেৰিকাত বহি আছে ছয়গাঁৱৰ, চালা হাৰাম জাদা, জয়ন্ত ঠাকুৰীয়া, জয়ন্ত ঠাকুৰীয়া।
এই দখলা পাহাৰ, দখলা পাহাৰতো গৈছো, গোটেই অসমখন ঘূৰিছো দাদা, গোটেই অসমখনে গৈছো।
তই এতে আহি বহিছা, ব হেৰি, এইটো কি মোক কি কি লিখিব লাগে সেই লেখাখন দে, আৰু তোৰ যে ফটোখন, তোৰ যে ফটোখন যে আছে তাতে হোৱাটছএপত এখন ফটো আছে নহয়, সেইখন বৰ ধুনীয়া ফটো হৈছে,
সেইখনে ব্যৱহাৰ কৰো আৰু মই মানুহটো সেনেকে থাকো।
তই সেনেকুৱা সেইখন ফটোয়ে ডাঙৰকে আছে না?
নাই নাই, সেইখন বনাব লাগিব কম্পিউটাৰত,
মই বনাম। তই সেইখন ফটো ডাঙৰ চাইজত আছে নাই?
ডাঙৰ চাইজত নাই।
তই কিহেদি তুলছিলি সেই ফটোখন? অৰিজিনেল ফটোখন মোক দিবি, আৰু তই কি অৰিজিনেল ফটোখন দিবি, আৰু মই 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 তই কি লিখিব লাগে, কি তই তাতে পাঠ পঢ় হেৰি পঢ় এই পাঠৰ ওপৰত মই বেলেগ পাঠ পঢ়াই দিম তাতে, কবি যে এটা মহাকাল আহিব আৰু তাৰ মামাৰ ওপৰত আৰু বেলেগ কথা কৈ দিব, বুজি পাইছ? তই হেৰিখন মোৰ ফেন খান খুলি লৈ যাবি যেতিয়া পাৰা। আজি ৰাতি কি কৰবি?
নালাগে, নহয় নহয়, মই আজি পুৰণ ৰুমত আছো, মই কলো যে মানে কালি মই ট্ৰাইল দিছো, কালি মই ট্ৰাইল দিছো তাতে, কি আপোনাৰ দেহভূত আছে চালো,
পাইছা নেকি?
নাই নাই, আমাৰ ওচৰত আহিব নেকি, মই শ্মশানত শুই থকা মানুহ।
ঠিক আছে, যা হব যা, হব যা, মই গে চাই আহিছো, গোটেই হেৰি আকৌ বন্ধ কৰি থৈ আহিছো। তই আজি হেৰি মন্দিৰটো সাৰিছিলি নেকি? তাতে এখন প্লাষ্টিকৰ সৰু টুকুৰা এটা মোৰ এৰি থৈ আহিছো, নাপালো আজি বিচাৰি।
মন্দিৰ সাৰিছো, মই সাৰি নহয় মুচিছো।
কত পেলালি তই বস্তু গিলা?
কি
সৰু এক টুকুৰ প্লাষ্টিকৰ টুকুৰা এটা একেবাৰে সৰু,
দুটা বস্তু পাইছো মই, এটা হল আপোনাৰ চন্দনৰ টুকুৰা এটা, আৰু এটা কিবা প্লাষ্টিকৰ,
সেই প্লাষ্টিকৰ টুকুৰাটো লাগে মোক,
এই তাতে আছে আপোনাৰ, এই যে আমাৰ সেই
হব দে, তই দেখাই দিবি,
ভীমৰালৰ বাহাটো দেখিছি আপুনি,
হব দে পাছত কথা পাতিম, তই যা এতিয়া এতিয়া থাক তাতে, আজি নাহা, কালি আহিবি, কালি আহিলি, কালি পৰহি আহিলি দেখা পাম। মই কিন্তু পাইডাল থৈ আহিছো দে,
হব
যা, যাও থ বাই।